이야, 아깝바니. 바트리 খইতে মই রূপজ্যোতি বৰুৱা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ আদৰ্শই চৰকাৰক সদায় পথ দেখুৱাই আহিছে বুলি মত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে আজি হাৰিয়ানাৰ হিছাৰ বিমানবন্দৰৰ এটা টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে হিছাৰৰ পৰা অযোধ্যালৈ চলাচল কৰিবলগীয়া বাণিজ্যিক বিমান সেৱা মুকলি কৰে। ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে গুজৰাট সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডৰ সৈতে চলোৱা এটা গুৰুত্বপূৰ্ণ মাদক দ্ৰব্য বিৰোধী অভিযানত 1,800 কোটি টকা মূল্যৰ 300 কেজিৰো অধিক মেথামফেটামাইন জব্দ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপত ভাৰতৰ ধীৰাজ বোম্মাদেউৰাই ব্ৰঞ্জৰ পদক লাভ কৰিছে আৰু IPL T20 ক্ৰিকেট প্ৰতিযোগিতাত লক্ষ্ণৌৰ একনা ক্ৰিকেট ষ্টেডিয়ামত খন্তেক পাছতে এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ আদৰ্শই চৰকাৰক সদায় পথ দেখুৱাই আহিছে। হাৰিয়ানাৰ হিছাৰত আজি এখন জনসভাত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে কয় যে বাবা চাহেবৰ জীৱন, সংঘৰ্ষ আৰু তেওঁৰ শাশ্বত বাৰ্তাসমূহে চৰকাৰৰ যাত্ৰাত বিগত 11 বছৰে দিক নিৰ্দেশৰ ভূমিকা পালন কৰি আহিছে। তেওঁ কয় প্ৰতিদিনে গ্ৰহণ কৰা প্ৰতিটো সিদ্ধান্ত তথা প্ৰতিটো নীতি হৈছে ডঃ আম্বেদকাৰে দেখুৱাই যোৱা পথৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। শ্ৰীমোদীয়ে উল্লেখ কৰে যে সমাজৰ শোষিত শ্ৰেণীৰ পৰা আৰম্ভ কৰি বঞ্চিতসকললৈকে, জনজাতীয় লোকৰ পৰা মহিলাসকললৈকে, দৰিদ্ৰ শ্ৰেণীৰ পৰা পিছপৰা অঞ্চলৰ লোকলৈকে এই সকলোৰে জীৱনৰ পৰিৱৰ্তনৰ লক্ষ্যৰে চৰকাৰে প্ৰতিটো প্ৰচেষ্টা গ্ৰহণ কৰিছে আৰু তেওঁলোকৰ আশাসমূহ বাস্তৱত পৰিণত কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বাবা চাহেব ডঃ ভীমৰাও আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধা জনাই কয় যে তেওঁৰ জন্মবাৰ্ষিকী দলিত আৰু পিছপৰা সম্প্ৰদায়সমূহৰ বাবে দেৱালী সদৃশ। বাবা চাহেবৰ মন্ত্ৰৰে কাম আৰম্ভ কৰি চৰকাৰে এতিয়া শ্ৰীকৃষ্ণৰ ভূমিৰ পৰা প্ৰভু ৰামৰ অযোধ্যালৈকে বিমান চলাচলো আৰম্ভ কৰিছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে বিকশিত ভাৰতৰ লক্ষ্যপ্ৰাপ্তিৰ দিশত হাৰিয়ানাই গুৰুত্ব সহকাৰে কামত অগ্ৰসৰ হোৱাক লৈ গৌৰৱবোধ কৰে। শ্ৰীমোদীয়ে তেওঁৰ ভাষণত ৱাক অফ আইনত শেহতীয়াকৈ কৰা সাল সলনিৰ সন্দৰ্ভত কয় যে এই আইনসমূহে দৰিদ্ৰ মুছলমানসকলক উপকৃত কৰাৰ লগতে জনজাতীয় ভূমি সংৰক্ষিত কৰিব। ভালেসংখ্যক মুছলমান বিধৱাই চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰাৰ পাছতেই ৱাক অফ আইন সন্দৰ্ভত আলোচনা অনুষ্ঠিত হৈছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ফলত মুছলমানসকলৰ ওপৰত শোষণ বন্ধ হ'ব আৰু দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ মুছলমান লোকসকলে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ লাভ কৰিব। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যখনৰ হিছাৰ বিমানবন্দৰৰ 2 নম্বৰ টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰে আৰু হিছাৰৰ পৰা অযোধ্যালৈ চলাচল কৰিবলগীয়া বাণিজ্যিক বিমান সেৱাৰো পতাকা জোকাৰি শুভাৰম্ভ কৰে। হিছাৰত 410 কোটিৰো অধিক টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া নতুন টাৰ্মিনেল প্ৰকল্পত যাত্ৰীসকলৰ বাবে অত্যাধুনিক সা সুবিধা থকাৰ উপৰি সা সামগ্ৰী ৰখাৰ ব্যৱস্থা আৰু এটা এয়াৰ ট্ৰেফিক নিয়ন্ত্ৰণ ভৱন থাকিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে 2014 চনৰ পূৰ্বে দেশত মাত্ৰ 74টা বিমানবন্দৰহে আছিলে আৰু বৰ্তমান এই সংখ্যাই 150 অতিক্ৰম কৰিছে। হাজাৰ হাজাৰ ভাৰতীয়ক প্ৰথমবাৰৰ বাবে বিমান ভ্ৰমণৰ আনন্দ দিয়া কেন্দ্ৰৰ উড়ান আঁচনিৰ সাফল্যটো প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে। অনুষ্ঠানত ভাষণ দি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়ব সিং সাইনীয়ে কয় যে আজি শুভাৰম্ভ হোৱা এই বিমান সেৱাই অঞ্চলটোৰ বাণিজ্য, পৰ্যটন আৰু বিনিয়োগৰ ক্ষেত্ৰখনক যথেষ্ট পৰিমাণে লাভান্বিত কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি ৰাজ্যখনৰ যমুনা নগৰত 1,000 কোটিৰো অধিক টকাৰ ব্যয় সাপেক্ষে 800 মেগাৱাট শক্তিসম্পন্ন দীনবন্ধু চুতুৰাম তাপবিদ্যুৎ প্ৰকল্প, মুকাৰাপুৰৰ জৈৱ গেছ প্ৰকল্প আৰু ভাৰতমালা প্ৰকল্পৰ অধীনত 14 কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ ৰেবাৰী বাইপাছ প্ৰকল্পকে ধৰি কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। অসমীয়াৰ বাপতি খাহুন ৰঙালী বিহুৰ প্ৰথম দিনটো আজি গৰু বিহু হিচাপে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে। পুৱাই গাঁৱে ৰাইজে গোহালিৰ গৰুকেইটা নোৱাই ধুৱাই বছৰটোলৈ গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বিহু উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে বিহুৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা বৈশাখী, পহিলা বৈশাখ, মেচাদি, পুতাণ্ডু, পীৰাপুকে ধৰি নৱবৰ্ষৰ উৎসৱসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অসমীয়াৰ বাপতি খাহুন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভক্ষণত ৰাজ্যবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰঙালী বিহুৱে সংস্কৃতি আৰু পৰিৱেশৰ মাজৰ চিৰবিৰাজমান আন্তঃসম্পৰ্ক প্ৰতিফলিত কৰে বুলি ৰাজ্যপালগৰাকীয়ে মত প্ৰকাশ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰঙালী বিহু উপলক্ষে ৰাজ্যবাসীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে গুজৰাট সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডৰ সৈতে চলোৱা এটা গুৰুত্বপূৰ্ণ মাদক দ্ৰব্য বিৰোধী অভিযানত 1,800 কোটি টকা মূল্যৰ 300 কেজিৰো অধিক মেথামফেটামাইন জব্দ কৰে। উপকূলৰক্ষী বাহিনীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই যোৱা নিশা আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সীমান্ত ৰেখাৰ সমীপত এখন জাহাজ জব্দ কৰে। জাহাজখনত থকা সন্দেহযুক্ত লোকসকলে মাদক দ্ৰব্যখিনি সাগৰত পেলাই দিয়ে আৰু পলাই যাবলৈ সক্ষম হয়। অৱশ্যে উপকূলৰক্ষী বাহিনীয়ে মাদক দ্ৰব্যখিনি উদ্ধাৰ কৰে আৰু তদন্তৰ বাবে পোৰবন্দৰলৈ লৈ যায়। কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা CBIয়ে আজি অসমৰ গুৱাহাটীৰ ডিবি ষ্টক কনচালটেঞ্চিৰ বিত্তীয় অনিয়মত জড়িত থকাৰ অভিযোগত মহানগৰী এক্সিছ বেংকৰ প্ৰাক্তন শাখা প্ৰবন্ধক পুষ্পজিৎ পুৰকায়স্থ আৰু সন্দীপ গুপ্তাক ডিব্ৰুগড়ৰ পৰা গ্ৰেপ্তাৰ কৰে। CBIয়ে প্ৰকাশ কৰা অনুসৰি পুৰকায়স্থই ডিবি ষ্টকৰ হৈ অধিক ধন ঘূৰাই দিয়াৰ ভুৱা প্ৰতিশ্ৰুতিৰে জনসাধাৰণক বিনিয়োগৰ বাবে আকৰ্ষিত কৰি অবৈধভাৱে ধন উপাৰ্জন কৰিছিল। পুৰকায়স্থই মুম্বাই আৰু গুৱাহাটীৰ একাংশ বিনিয়োগকাৰীক আকৰ্ষিত কৰি এই অসাধু কাৰ্য চলাই আহিছিল। একেদৰে ডিবি ষ্টকৰ অন্যতম এজেণ্ট হিচাপে পৰিচিত সন্দীপ গুপ্তাই একেধৰণৰ ভুৱা প্ৰতিশ্ৰুতিৰে কমেও 350তকৈও অধিক গ্ৰাহকৰ পৰা ধন সংগ্ৰহ কৰিছিল। ইয়াৰ বিনিময়ত সংস্থাটোৰ পৰা তেওঁ লক্ষাধিক টকা উপাৰ্জন কৰিছিল বুলি CBIৰ তদন্তত প্ৰকাশ পাইছে। উল্লেখযোগ্য যে CBIয়ে ইতিমধ্যে ডিবি ষ্টকৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে দেশজুৰি 10,000ৰো অধিক লোকক প্ৰবঞ্চনা কৰি 400 কোটিৰো অধিক ধন সংগ্ৰহ কৰাৰ অভিযোগনামা দাখিল কৰিছে বুলি সংস্থাটোৱে প্ৰকাশ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় গায়িকা কেটি পেৰীকে ধৰি 6 জনীয়া মহিলাৰ এটা দল আজি এমাজনৰ স্বত্বাধিকাৰী জেফ বেজুছৰ মহাকাশ কোম্পানী ব্লু অৰিজিনৰ এটা ৰকেটত পৃথিৱীৰ বায়ুমণ্ডলৰ ঊৰ্ধতন সীমালৈ যাত্ৰা কৰিব। দলটোত থকা আন আন সদস্যসকল হৈছে টেলিভিছনৰ পৰিৱেশিকা গেইল কিং, ছবি প্ৰযোজক কেৰিয়েন ফ্লিন, প্ৰাক্তন নাছা এৰোস্পেচ অভিযন্তা আইছা বৈ আৰু এগৰাকী সমাজসেৱিকা আমাণ্ডা গুৱেন। ভাৰতীয় সময় অনুসৰি আজি সন্ধিয়াৰ ভাগত পশ্চিম টেক্সাছৰ পৰা যানখন মহাকাশলৈ উৰা মৰাৰ কথা। 1963 চনত ৰাছিয়াৰ মহাকাশচাৰী ভেলেণ্টিনা টেৰেস্কোভাৰ ঐতিহাসিক একক মহাকাশ ভ্ৰমণৰ পাছত প্ৰথমবাৰৰ বাবে এটা মহিলাৰ দৰে মহাকাশলৈ যাত্ৰা কৰিব। যাত্ৰীসকলক পৃথিৱী পৃষ্ঠৰ পৰা 100 কিলোমিটাৰতকৈ অধিক উচ্চতালৈ অৰ্থাৎ বিমান চলাচলৰ বাবে মহাকাশৰ সীমা হিচাপে আন্তঃৰাষ্ট্ৰীয়ভাৱে চিহ্নিত কাৰ্মান সীমাৰেখাৰ ঊৰ্ধলৈ লৈ যোৱা হ'ব। যাত্ৰীসকলে প্ৰায় 10 মিনিট সময় মহাকাশত অতিবাহিত কৰিব। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডেভ্যই আজি খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ 2025ৰ শুভংকৰ আৰু প্ৰতীক পথ মুকলি কৰে। এই উপলক্ষে আজি পাটনাৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। অহা 4-15 মে'লৈ বিহাৰৰ ভিন ভিন চহৰত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত ভলীবল, বাস্কেটবল, বক্সিং, কাবাডীকে ধৰি নিয়মীয়া খেলসমূহৰ উপৰি এথলেটিকছ আৰু চেপাক টাক্ৰৰ 18বিধ ভিন ভিন ক্ৰীড়া অনুষ্ঠিত হ'ব। অষ্ট্ৰেলিয়াৰ পাৰ্থত 26-4 মে'লৈ হ'বলগীয়া হকী শৃংখলাৰ বাবে 26জনীয়া ভাৰতীয় হকী দলটো আজি হকী ইণ্ডিয়াই ঘোষণা কৰে। 5খন খেলৰ শৃংখলাটোত ভাৰতে প্ৰথম 2খন খেলত অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে খেলিব। তাৰ পাছতেই অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় দলটোৰ বিৰুদ্ধে 3খন খেলত অৱতীৰ্ণ হ'ব। ভাৰতীয় দলটোক ছালিমা টেটেই নেতৃত্ব দিয়াৰ লগতে নবনীত কৌৰ হ'ব উপ অধিনায়ক। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপত ভাৰতৰ ধীৰাজ বোম্বাদেউৰাই ব্ৰঞ্জৰ পদক লাভ কৰিছে। ধীৰাজে পুৰুষৰ একক ৰিকাৰ্ভ শাখাত এণ্ড্ৰিজ টেমিনো মেডিডিয়লক 6-4 ব্যৱধানত পৰাস্ত কৰে। প্ৰতিযোগিতাখনত এয়া হৈছে ধীৰাজৰ দ্বিতীয়টো পদক জয়। এই জয়ৰ সুবাদত ভাৰতে আৰ্চাৰী বিশ্বকাপত 1 সোণ, 1 ৰূপ আৰু 2টা ব্ৰঞ্জসহ মুঠ 4টা পদকৰে নিজৰ অভিযান সামৰণি মাৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত লক্ষ্ণৌৰ একানা ক্ৰিকেট ষ্টেডিয়ামত খন্তেক পাছতে 1খন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চেন্নাই ছুপাৰ কিংছে টছত জিকি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ জনায়। এটা বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ আদৰ্শই চৰকাৰক সদায় পথ দেখুৱাই আহিছে বুলি মত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে আজি হাৰিয়ানাৰ হিছাৰ বিমানবন্দৰৰ এটা টাৰ্মিনেল ভৱনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে হিছাৰৰ পৰা অযোধ্যালৈ চলাচল কৰিবলগীয়া বাণিজ্যিক বিমান সেৱা মুকলি কৰে। ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে গুজৰাট সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডৰ সৈতে চলোৱা এটা গুৰুত্বপূৰ্ণ মাদক দ্ৰব্য বিৰোধী অভিযানত 1,800 কোটি টকা মূল্যৰ 300 কেজিৰো অধিক মেথামফেটামাইন জব্দ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিডাত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপত ভাৰতৰ ধীৰাজ বোম্বাদেউৰাই ব্ৰঞ্জৰ পদক লাভ কৰিছে আৰু IPL T20 ক্ৰিকেট প্ৰতিযোগিতাত লক্ষ্ণৌৰ একনা ক্ৰিকেট ষ্টেডিয়ামত খন্তেক পাছতে 1খন খেলত লক্ষ্ণৌৰ ছুপাৰ জায়েণ্ট চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:55 মিনিটত।